إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل به لغير الله فمن اضطر غير باغ ولا عاد فلا إثم عليه إن الله غفور رحيم.
নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গাইৰুল্লাহৰ নামত জবেহ কৰা হয়, অৰ্থাৎ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম নলৈ আনৰ নামত জবেহ কৰা হয়। কিন্তু যিয়ে নিৰুপায় হৈ অলপ ভক্ষণ কৰে, অবাধ্যতা বা সীমালংঘন নকৰে, তেন্তে তাৰ কোনো পাপ নহ'ব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।